এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, বাংলাদেশৰ অশান্ত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় চোৰাংচোৱা সংস্থাসমূহৰ অসমকে ধৰি সীমান্ত অঞ্চলসমূহত বিশেষ সতৰ্কতা জাৰি, বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত নতুনকৈ 1830টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপনত নিৰ্বাচন আয়োগৰ অনুমোদন, পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকা মুকামত সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ অঞ্চলটোত 5 জনতকৈ অধিক লোকৰ সমাৱেশ নিষিদ্ধ, 29 ডিচেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে উদ্বোধন কৰিবলগীয়া জ্যোতিবিষ্ণু প্ৰেক্ষাগৃহ আৰু গুৱাহাটী আৰক্ষী আয়ুক্তালয় মুখ্যমন্ত্ৰী পৰিদৰ্শন, আৰু বিশাখাপট্টনমত মহিলাৰ টি20 শৃংখলাৰ দ্বিতীয়খন খেলত আজি ভাৰত শ্ৰীলংকাৰ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া শুনক বিতং বাতৰি। প্ৰতিবেশী ৰাষ্ট্ৰ বাংলাদেশত সৃষ্টি হোৱা অশান্ত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় চোৰাংচোৱা সংস্থাসমূহে দেশখনৰ সৈতে থকা সীমান্ত অঞ্চলসমূহত বিশেষ সতৰ্কতা জাৰি কৰিছে। চৰকাৰী সূত্ৰত প্ৰকাশ পোৱা মতে, প্ৰতিবেশী ৰাষ্ট্ৰখনৰ সুৰক্ষা সংস্থাসমূহ দেশখনৰ পৰিস্থিতি নিয়ন্ত্ৰণত ব্যস্ত থকাৰ সুযোগ লৈ একাংশ মৌলবাদী সংগঠনে ভাৰতত অনুপ্ৰৱেশ কৰি কুটাঘাত সংঘটিত কৰিব পাৰে বুলি আশংকা কৰা হৈছে। অসম, ত্ৰিপুৰা আৰু পশ্চিমবংগৰ সীমান্ত অঞ্চলৰ নৈপৰীয়া স্থানসমূহত বিশেষ সতৰ্কতা জাৰি কৰা হৈছে বুলি চোৰাংচোৱা সংস্থাৰ এগৰাকী বিষয়াই প্ৰকাশ কৰিছে। ইপিনে, দেশখনত হিন্দু সম্প্ৰদায়ৰ লোকৰ ওপৰত কৰা আক্ৰমণৰ ঘটনাৰ পাছতে ৰাজ্যৰ কেইবাখনো জিলাৰ সীমান্তত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বাংলাদেশৰ হিংসাত্মক ঘটনাই যাতে ৰাজ্যত কোনো প্ৰভাৱ পেলাব নোৱাৰে তাৰ বাবে সীমান্ত অঞ্চলত নিৰাপত্তাৰক্ষী সষ্টম হৈ আছে। কাছাৰ জিলাৰ কাটিগড়াৰ নাতানপুৰ অঞ্চলৰ ভাৰত বাংলাদেশ সীমান্তত নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰি তোলা হৈছে। অঞ্চলটো দিনে নিশাই পহৰাৰ ব্যৱস্থা কৰা হৈছে। একেদৰে দক্ষিণ শালমৰা মানকাছৰ জিলাৰ সীমান্ত অঞ্চলতো নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। বাংলাদেশত হিন্দু সম্প্ৰদায়ৰ লোকৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাৰ পাছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কালি প্ৰতিবাদ সাব্যস্ত কৰা হয়। বাঙালী যুৱ মঞ্চ, ধুবুৰী আৰু সনাতন সমাজে কালি সন্ধিয়া ধুবুৰীৰ পাঁচমূৰ অঞ্চলত প্ৰতিবাদ সাব্যস্ত কৰি এই ঘটনাক গৰিহণা দিয়াৰ লগতে বাংলাদেশত হিন্দুৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী উত্থাপন কৰে। বৰাক উপত্যকাৰ শ্ৰীভূমিতো কালি বঙালী পৰিষদৰ সদস্যসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে দেশখনত দীপু দাস নামৰ লোকজনৰ নৃশংস হত্যাকাণ্ডক কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰখনক সতৰ্ক কৰি দিয়ে। তেওঁলোকে এই ঘটনাত কেন্দ্ৰীয় চৰকাৰক কঠোৰভাৱে হস্তক্ষেপ কৰিবলৈও দাবী জনায়। শিৱসাগৰত উজনি অসম থলুৱা মুছলিম কল্যাণ পৰিষদ আৰু উজনি অসম মুছলিম কল্যাণ পৰিষদে কালি বাংলাদেশৰ চৰকাৰ আৰু মৌলবাদী সংগঠনৰ কাৰ্যকলাপৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে থাকাত দীপু দাসৰ হত্যাৰ ঘটনাক গৰিহণা দি কেন্দ্ৰীয় চৰকাৰক শীঘ্ৰে ব্যৱস্থা ল'বলৈ আহান জনায়। ৰাজ্য চৰকাৰে বাংলাদেশত সৃষ্টি হোৱা অশান্ত পৰিস্থিতি গভীৰ উদ্বেগেৰে লক্ষ্য কৰি আছে আৰু সমগ্ৰ বিষয়টোৰ ওপৰত চোকা দৃষ্টি ৰখা হৈছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। তেওঁ কয় যে বাংলাদেশত হিন্দু ধৰ্মৰ লোকসকলক নিৰ্যাতনৰ বিষয়টো গভীৰভাৱে নিৰীক্ষণ কৰি থকা হৈছে। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে বাংলাদেশত ভাৰত বিৰোধী অপপ্ৰচাৰ সম্পৰ্কত দেশখনৰ চৰকাৰক কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ বাবে আহান জনাইছে। শনিবাৰৰ পৰা দেশখনৰ চট্টগ্ৰামত থকা ভাৰতীয় ভিজা আবেদন কেন্দ্ৰৰ সকলো কাম কাজো বন্ধ কৰি দিয়া হৈছে। নিৰ্বাচন আয়োগে অসমৰ সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত নতুনকৈ 1830টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপনৰ বাবে অনুমোদন জনাইছে। ইয়াৰ ফলত ৰাজ্যখনত মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা 31486লৈ বৃদ্ধি পাব। ৰাজ্যিক নিৰ্বাচন বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে, পূৰ্বে ৰাজ্যখনত 29656টা ভোটগ্ৰহণ কেন্দ্ৰ আছিল। নিৰ্বাচন আয়োগে দিয়া নিৰ্দেশনা অনুসৰি এটা ভোটগ্ৰহণ কেন্দ্ৰত 1200তকৈ অধিক ভোটদাতাই ভোটদান কৰিব নোৱাৰিব। এই নিৰ্দেশনামৰ্মে ৰাজ্য নিৰ্বাচন বিভাগে ভোটগ্ৰহণ কেন্দ্ৰসমূহত নিৰ্দিষ্ট সংখ্যক ভোটদাতাক ভোটদানৰ সুবিধা দিয়াৰ ব্যৱস্থা কৰাৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰিবলৈ দেশৰ নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ কৰিছিল। সকলো দিশ চালি জাৰি চাই নিৰ্বাচন আয়োগে ৰাজ্যখনত অহা বছৰ হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰিবলৈ অনুমোদন জনায়। ইপিনে, ৰাজ্যত সম্প্ৰতি ফটোযুক্ত ভোটদাতাৰ তালিকাৰ বিশেষ সংশোধনী অব্যাহত আছে। 2026 চনৰ 1 জানুৱাৰীক ভিত্তিবৰ্ষ হিচাপে লৈ চলি থকা এই প্ৰক্ৰিয়াৰ অধীনত বুথ পৰ্যায়ৰ বিষয়াসকলে ঘৰে ঘৰে গৈ পৰীক্ষণ কৰিছে। অহা 27 ডিচেম্বৰত খচৰা ভোটদাতাৰ তালিকা প্ৰকাশ কৰা হ'ব। এই তালিকাক লৈ জনসাধাৰণে অহা বছৰৰ 22 জানুৱাৰীৰ ভিতৰত ওজৰ আপত্তি দাখিল কৰিব পাৰিব। ইয়াৰ পাছত 10 ফেব্ৰুৱাৰীত চূড়ান্ত তালিকা প্ৰকাশ পাব। এই তালিকা নতুনকৈ সংযোজিত ভোটগ্ৰহণ কেন্দ্ৰসমূহক লৈ প্ৰকাশ কৰা হ'ব। ইয়াৰ ফলত পূৰ্বে অন্য ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰা একাংশ ভোটদাতাই সমীপৰ আন ভোটগ্ৰহণ কেন্দ্ৰত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব লাগিব। পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকা মুকামত PGR আৰু VGR ভূমিৰ পৰা অবৈধ দখলকাৰীক উচ্ছেদৰ দাবীত কাৰ্বি ছাত্ৰ সন্থাকে ধৰি কেইবাটাও জাতীয় সংগঠনে চলাই থকা প্ৰতিবাদে কালি হিংসাত্মক ৰূপ ধাৰণ কৰে। একাংশ প্ৰতিবাদকাৰীয়ে কালি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ পৈতৃক বাসগৃহত অগ্নি সংযোগ কৰে আৰু বাসগৃহটো লণ্ডভণ্ড কৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া হোৱাত তিনিজন প্ৰতিবাদকাৰী আহত হয়। আনহাতে প্ৰতিবাদকাৰীৰ আক্ৰমণত এজন আৰক্ষী জোৱানো আহত হয়। উল্লেখযোগ্য যে ষষ্ঠ অনুসূচীৰ অন্তৰ্গত কাৰ্বি আংলং জিলাৰ পি জি আৰ আৰু ভি জি আৰ ভূমিৰ পৰা দখলকাৰীক উচ্ছেদৰ দাবীত কাৰ্বি ছাত্ৰ সন্থা আৰু জাতীয় সংগঠনসমূহে যোৱা 15 দিন ধৰি আন্দোলন চলাই আহিছে। এই ভূমি সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি থকা গোচৰৰ বাবে বিষয়টোত চৰকাৰ বা স্বায়ত্তশাসিত পৰিষদে বৰ্তমান হস্তক্ষেপ কৰিব নোৱাৰে বুলি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে প্ৰকাশ কৰিছে। অঞ্চলটোৰ উত্তেজনাপূৰ্ণ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিশা অঞ্চলটোত বিদ্যুৎ কৰ্তনৰ লগতে ভাৰতীয় ন্যায় সুৰক্ষা সংহিতাৰ 2023ৰ অধীনৰ 163 ধাৰাও জাৰি কৰা হয়। অনিৰ্দিষ্ট কাললৈ প্ৰশাসনে এই নিৰ্দেশ অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে সমগ্ৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীক সষ্টম হৈ থকাৰ নিৰ্দেশ দিছে। জিলাখনত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ বুজ লোৱাৰ বাবে যোৱা নিশা মন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত হয়। অঞ্চলটোত সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ পাছতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
কাৰ্বি আংলঙত বাস কৰা অনা কাৰ্বি বা যিসকল কাৰ্বি আংলঙৰ স্থায়ী লোক নহয় তেওঁলোকক নিজৰ মাটিৰ পৰা উচ্ছেদ কৰিব লাগে বুলি বহুদিনৰ পৰা এটা দাবী আছে। কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা ইণ্টাৰিম জাজমেণ্ট দিছে যে বৰ্তমান আমি তেওঁলোকক এভিকশ্যন কৰিব নোৱাৰোঁ। কোৰ্টৰ এগেইনষ্টতকৈ এভিকশ্যন কৰাটো সম্ভৱ নহয়। এই ক্ষেত্ৰত আমৰ অনশন কৰি আছিলে। যেতিয়া স্বাস্থ্যৰ অৱনতি ঘটিলে আমি তেওঁলোকক গুৱাহাটী মেডিকেল কলেজলৈ লৈ আহিলোঁ। তাতে এটা বাতৰি কোনোবাই উলিয়াই দিলে যে আমি তেওঁলোকক গ্ৰেপ্তাৰ কৰিম। কোনো গ্ৰেপ্তাৰ কৰা হোৱা নাই, চিকিৎসাৰ কাৰণে অনা হৈছে। আৰু মই ভাবোঁ যে বিষয়টো আমি আলাপ আলোচনাৰ মাজেৰে আমি ইয়াক নিষ্পত্তি কৰিব পাৰিম।
ইপিনে কালি সন্ধিয়া অঞ্চলটোৰ প্ৰতিবাদকাৰীয়ে তুলিৰাম ৰংহাঙৰ বাসগৃহৰ সন্মুখত অৱস্থান কৰি থকা প্ৰতিবাদকাৰীসকলক আঁতৰাবলৈ চেষ্টা কৰোতে আৰক্ষীৰ সৈতে হতাহতি হয়। অঞ্চলটোৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত এয়া আমাৰ কাৰ্বি আংলঙৰ সংবাদদাতা টুটু কোঁৱৰ।
বিগত কেইবাদিনো ধৰি চলি থকা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ খেৰনিৰ ফেলাংপিত যি উত্তাল প্ৰতিবাদ চলি আছিল, সেই উত্তাল প্ৰতিবাদৰ ফলস্বৰূপে যোৱাকালি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত পশ্চিম কাৰ্বি আংলং জিলাত এক অবাঞ্ছিত পৰিস্থিতি সংঘটিত হয়। সন্ধিয়া ভাগলৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিং আহি উপস্থিত হয়, পৰিস্থিতিৰ বুজ লয়। পৰিস্থিতি বুজ লোৱাৰ লগতে স্থানীয় অজনজাতীয় লোকৰ সৈতে এক মত বিনিময় কাৰ্যসূচীত অংশগ্ৰহণ কৰে। সমান্তৰালকৈ যোৱা নিশাই কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ দুয়োখন পাৰ্বত্য জিলা কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙত জিলা আয়ুক্ত পৰ্যায়ত এক বিশেষ নিৰ্দেশনা জাৰি কৰা হয়। এই নিৰ্দেশনা অনুসৰি কোনো স্থানত 5 গৰাকীকৈ অধিক লোকে সংহত হ'ব নোৱাৰিব। সমান্তৰালকৈ কোনো ধৰণৰ উচ্চনিমূলক ভাষণ প্ৰদান কৰিব নোৱাৰিব। ৰাজহুৱা স্থানত বাইক ৰেলী বা সমদল প্ৰতিবাদকাৰী ওলাব নোৱাৰিব। ইতিমধ্যে মন্ত্ৰী ৰজনজ পেগুৱা আহি কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলা দুখন তেওঁ পৰিভ্ৰমণ কৰে, পৰিস্থিতিৰ বুজ লয়।
এই হিংসাত্মক পৰিস্থিতিৰ পাছতে তুলিৰাম ৰংহাঙৰ ডিফুৰ চৰকাৰী বাসভৱনতো কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গুৱাহাটীৰ খানাপাৰাত অহা 29 ডিচেম্বৰত উদ্বোধন কৰিবলগীয়া নৱনিৰ্মিত জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ আৰু গুৱাহাটী আৰক্ষী আয়ুক্তালয় ভৱন নিৰ্মাণৰ চূড়ান্ত পৰ্যায়ৰ কাম কাজ কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে দুয়োটা স্থান পৰিদৰ্শন কৰি উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতি পৰ্যালোচনা কৰে। উল্লেখযোগ্য যে 5000খন আসনযুক্ত জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম বৃহৎ প্ৰেক্ষাগৃহ হিচাপে পৰিগণিত হ'ব। প্ৰেক্ষাগৃহটোত সন্মিলন ভৱন, বহুখলপীয়া গাড়ী ৰখা স্থান, উদ্যান, ফুডকৰ্ট ইত্যাদিও থাকিব। আনহাতে আৰক্ষী আয়ুক্তালয়ৰ নৱনিৰ্মিত 8-মহলীয়া ভৱনটো উন্নত প্ৰযুক্তিৰে সজ্জিত কৰা হৈছে। ইয়াত অন্যান্য সা সুবিধাৰ লগতে গুৱাহাটী স্মাৰ্ট চিটি প্ৰকল্পৰ জৰিয়তে নিৰ্মিত মহানগৰীৰ চি চি টিভি নিৰীক্ষণৰ সংহত নিয়ন্ত্ৰণ আৰু নিৰ্দেশনা কেন্দ্ৰ থাকিব। ভৱনটোৰ চতুৰ্থ মহলাত থকা এই কেন্দ্ৰটো গৃহমন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিব। নৱনিৰ্মিত আৰক্ষী আয়ুক্তালয় চৌহদত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীয়ে কয় যে এই আয়ুক্তালয় উদ্বোধনৰ পাছত নতুন ফৌজদাৰী আইন ৰূপায়ণৰ দিশত অসমে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে আয়োজন কৰা এখন প্ৰদৰ্শনীও গৃহমন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰিব। উল্লেখযোগ্য যে এই আইন ৰূপায়ণৰ ক্ষেত্ৰত অসম দেশৰ ভিতৰতে শীৰ্ষস্থানত থকা কথাটোক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও শেহতীয়া অসম ভ্ৰমণত সন্তুষ্টি প্ৰকাশ কৰিছিল। অসম আৰক্ষীয়ে এই ক্ষেত্ৰত লাভ কৰা সফলতাসমূহ কেন্দ্ৰীয় গৃহমন্ত্ৰীক অৱগত কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাক বিশ্বমানৰ আধ্যামিক আৰু পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে অভিলাষী প্ৰকল্প হিচাপে গ্ৰহণ কৰা বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প অহা 29 ডিচেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰিব। ৰাজ্য চৰকাৰে দখলমুক্ত কৰা 162 বিঘা ভূমিত 217 কোটি টকা ব্যয়েৰে এই প্ৰকল্প আটকধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে। কাছাৰ জিলাত কালি মন্ত্ৰী বিজু হাজৰিকাই কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। লক্ষীপুৰত কালি মন্ত্ৰীগৰাকীয়ে বৰাক নৈৰ খহনীয়া প্ৰতিৰোধ ব্যৱস্থাৰ আঁচনিৰ অধীনত আধাৰশিলা স্থাপন কৰে। এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত এইদৰে কয়।
কেইবাটাও কাৰ্যসূচী বৰাকত আহিছিলোঁ। আমি ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ 2টা কাৰ্যসূচী আধাৰশিলা কৰিলোঁ। 2খন মৈত্ৰী থানা আমি আধাৰশিলা কৰিলোঁ। আমাৰ সাংসদ পৰিমল শুক্লবৈদ্য ডাঙৰীয়াই এমপি কাপ পাতিছিলে ভলীবল, তাৰ ফাইনেলত অংশগ্ৰহণ কৰিলোঁ। 8ৰ ওপৰত 5টা কাৰ্যসূচীত অংশগ্ৰহণ কৰিলোঁ। 2 কোটি 20 লাখ টকাৰে আমি এন্ট্ৰি ৰোজন কৰিম। তাতে আমি আগতে 12.5 কোটি টকা দিছিলোঁ আৰু এইখিনি কৰিলে এই অঞ্চলটোৰ গঢ়াসনীয়া সম্পূৰ্ণৰূপে প্ৰতিৰোধ হ'ব।
ভাৰত আৰু শ্ৰীলংকাৰ মাজত চলি থকা 5খনীয়া মহিলাৰ টি টুৱেণ্টি শৃংখলাৰ দ্বিতীয়খন খেল আজি বিশাখাপট্টনমৰ ডাঃ ৱাই এছ ৰাজশেখৰ ৰেড্ডী এ চি এ ভি ডি চি এ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। শৃংখলাত আয়োজক ভাৰতীয় দল 1-0 ব্যৱধানত আগবাঢ়ি আছে। পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মঞ্জিৎ গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামুকামত সোমবাৰে সংঘটিত হিংসাত্মক ঘটনাৰ বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত আটাইকেইখন দৈনিক বাতৰি কাকততেই মুখ্য বাতৰিৰ স্থান দখল কৰিছে। একাংশ প্ৰতিবাদকাৰীয়ে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ বাসগৃহত অগ্নি সংযোগ কৰাৰ বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে, বহিৰাগতৰ বিৰুদ্ধে কৰা আন্দোলনক আওকাণ কৰাৰ পৰিণতিত অগ্নিগৰ্ভা কাৰ্বি আংলং তুলিৰামৰ ঘৰ জ্বলাই চাৰখাৰ প্ৰতিবাদকাৰীৰ শিৰোনামেৰে প্ৰকাশ কৰিছে। আমাৰ অসম কাকতত প্ৰকাশিত একেটা বাতৰিৰে শিৰোনাম কপাহৰ দৰে জ্বলি ছাই তুলিৰামৰ ঘৰ, খেৰণিত উন্মত্ত ৰাইজৰ শিলবৰ্ষণ, আৰক্ষীৰ গুলী, আহত জোৱানসহ কেইবাজনো। দি চেণ্টিনেল আৰু দি আছাম ট্ৰিবিউন কাকততো এই বাতৰিটোৱে প্ৰথম পৃষ্ঠাত শিৰোনাম দখল কৰিছে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰটো জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতলৈ স্থানান্তৰিত হোৱাৰ পাছত কালি প্ৰথম শুনানি সম্পন্ন হোৱা বাতৰিটো আজি আটাইকেইখন কাকততেই প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰা হৈছে। নিয়মীয়া বাৰ্তা কাকতত প্ৰকাশিত এই বাতৰিটোৰ শিৰোনাম ভাৰচুৱেলী হাজিৰ 7 অভিযুক্ত, ছেছন কোৰ্টত জুবিন হত্যা গোচৰৰ প্ৰথমটো শুনানি 3 জানুৱাৰীত চাৰ্জ ফ্ৰেম। গোচৰটোত অভিযুক্ত অমৃত প্ৰভা মহন্তৰ হৈ আদালতত গেব্ৰিয়েল চাহু নামৰ এগৰাকী অধিবক্তাই ওকালতি কৰিব। দৈনিক অসম কাকতত এই বাতৰিটো প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰা হৈছে। বাংলাদেশৰ হিংসাত্মক পৰিস্থিতি সম্পৰ্কত সীমান্ত ৰাজ্য হিচাপে অসম চিন্তিত বুলি কালি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উদ্বেগ প্ৰকাশ কৰা এটা বাতৰি অসমীয়া খবৰ কাকতে প্ৰকাশ কৰিছে। ইফালে অনিৰ্দিষ্ট কাললৈ ঢাকাই নতুন দিল্লীৰ ভিছা কেন্দ্ৰ বন্ধ ঘোষণা কৰাৰ বাতৰিটোৱে দৈনিক অগ্ৰদূত আৰু দি টাইমছ অফ ইণ্ডিয়া কাকতত স্থান লাভ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
ৰাজ্যজুৰি আয়োজন কৰা গাৰ্লছ ফৰ গ'লছ শীৰ্ষক আদিবাসী মহিলা ফুটবল চেম্পিয়নশ্বিপত ডিব্ৰুগড়ৰ জামিৰা চাহ বাগিচা মহিলা ফুটবল ক্লাবে চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে। কালি কঠালগুৰি চাহ বাগিচাত অনুষ্ঠিত চূড়ান্ত খেলত দলটোৱে যোৰহাটৰ খৰিকটীয়া ইউথ ক্লাবক 2-1 গ'লত পৰাস্ত কৰে। উল্লেখযোগ্য যে ৰাজ্যৰ 16খন জিলাৰ 60টা ফুটবল দলে অংশ লোৱা এই প্ৰতিযোগিতাত যোৰহাটৰ খৰিকটীয়া ইউথ ক্লাবৰ ববিতা প্ৰাচীক চূড়ান্ত খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বাছনি কৰা হয়। আনহাতে বিজয়ী দলৰ সোণমণি মুণ্ডাই সমগ্ৰ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ অৰ্জন কৰে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী আৱৰি থাকিব। অৱশ্যে পাছলৈ বতৰ ফৰকাল হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীত তাপমাত্ৰা সৰ্বোচ্চ 26 ডিগ্ৰী আৰু সৰ্বনিম্ন 12 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাংলাদেশৰ অশান্ত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় চোৰাংচোৱা সংস্থাসমূহৰ অসমকে ধৰি সীমান্ত অঞ্চলসমূহত বিশেষ সতৰ্কতা জাৰি। বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত নতুনকৈ 1830টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপনত নিৰ্বাচন আয়োগৰ অনুমোদন। পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামুকামত সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ অঞ্চলটোত 5 জনতকৈ অধিক লোকৰ সমাৱেশ নিষিদ্ধ। 29 ডিচেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে উদ্বোধন কৰিবলগীয়া জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ আৰু গুৱাহাটী আৰক্ষী আয়ুক্তালয় মুখ্যমন্ত্ৰীৰ পৰিদৰ্শন। আৰু বিশাখাপট্টনমত মহিলাৰ টি টুৱেণ্টি শৃংখলাৰ দ্বিতীয়খন খেলত আজি ভাৰত শ্ৰীলংকাৰ মুখামুখি। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।